এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। ক্ষণেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 5,550গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিতঘাটত যুদ্ধ বিমানৰ আকৰ্ষণীয় উৰণ কৌশল প্ৰদৰ্শন। গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত 1,140 বিঘা ভূমি দখলমুক্ত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিয়ালক ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ উদ্দেশ্যে কাইলৈ বিশেষ আঁচনি উদ্বোধন। আৰু সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত 2খনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ফলত বৰ্তমান যুৱক যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাথমিক শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ 5,550গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। আজি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1,750গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে স্বচ্ছতা আৰু মেধাসম্পন্ন লোকৰ নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ ফলত যুৱক যুৱতীসকলৰ মাজত পঢ়া শুনা কৰিলে চৰকাৰী নিযুক্তি পাব বুলি আশাৰ সঞ্চাৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান সময়ৰ নিযুক্তিৰ পৰিৱেশ ৰাজ্যত পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে।
আমি সিদ্ধান্ত লৈছিলো যে অসমত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, ডক্টৰ নাৰ্ছ বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্তব্যৰ বাবে নিযুক্তিৰ প্ৰয়োজনীয়তা আছে, আৰু আৰক্ষীত যথেষ্ট নিযুক্তিৰ প্ৰয়োজনীয়তা আছে। খালি থকা পদ আৰু নতুনকৈ পদ সৃষ্টি কৰি এই মুহূৰ্তলৈকে আমি 1,21,240গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো।
ৰাজ্যত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমান ৰাজ্যখনত শিক্ষিত যুৱক যুৱতীৰ ভালেমান প্ৰয়োজন আছে। চৰকাৰী খণ্ডত সংস্থাপন নোপোৱা যুৱক যুৱতীসকলে ব্যক্তিগত খণ্ডত নিযুক্তি পাব পৰাৰ এটা পৰিৱেশ ৰাজ্যখনত সৃষ্টি হৈছে বুলি ভাষণ প্ৰসংগত তেওঁ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যোগসমূহত নিযুক্তিৰ সুবিধা পাব পৰাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই মন্ত্ৰীসভাৰ এখন কমিটি গঠন কৰি ৰাজ্যত 1,00,000 নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। সেই অনুসৰি ৰাজ্যত ডাক্তৰ নাৰ্ছ শিক্ষকৰ লগতে বিভিন্ন খণ্ডত পৰ্যায়ক্ৰমে নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ বাবে খালী থকা অথবা নতুন পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰৱৰ্তী বৰ্ষসমূহত 1,50,000ৰ পৰা প্ৰায় 2,00,000 নিযুক্তি দিয়াৰ প্ৰয়াস কৰা হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত উন্নত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে। বিশেষকৈ চাহ বাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ ফলত বিগত 2-3 বছৰত শিক্ষানুষ্ঠানসমূহলৈ পুনৰ ছাত্ৰ ছাত্ৰী উভতি আহিছে বুলি উল্লেখ কৰে। বিশেষকৈ চাহ বাগিচা অঞ্চলত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ঠায়ে ঠায়ে বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু 16খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 13 নৱেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে বাছনিভুক্ত 7,850গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিতঘাটত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ অংশ হিচাপে যুদ্ধ বিমানৰ আকৰ্ষণীয় উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয়ভাৱে আয়োজিত এই দৃষ্টিনন্দন এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদি 75খন বিমান আৰু হেলিকপ্টাৰে ভাগ লয়। প্ৰদৰ্শনীত যুদ্ধ বিমানসমূহৰ উৰণ কৌশল প্ৰদৰ্শনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
From the heart of Assam to the edge of sky, from the valley of Kamakhya to the clouds above, the Rafale has once again proven that mastery of Indian Air Force knows no horizon. The roar fades, but the pride remains, pride of a billion hearts, watching India's wings carve history into the sky.
এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বায়ুসেনা বাহিনীৰ এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁৰ অসম ভ্ৰমণ বাতিল হয়। এই প্ৰদৰ্শনী উপভোগৰ বাবে মহানগৰীৰ বাটে পথে অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। আজিৰ অনুষ্ঠানৰ বিষয়ে এয়া আমাক জনাইছে আমাৰ সংবাদদাতা হেমন্ত বৰাই।
ভাৰতীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বায়ুসেনা বাহিনীয়ে গুৱাহাটীৰ আকাশত আজি দেখুৱালে নিজৰ শৌৰ্যবীৰ্য তথা শত্ৰুক ৰুধিব পৰা পৰাক্ৰম। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শীৰ্ষ বায়ুসেনা বিষয়া এ পি সিঙকে ধৰি অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত হাজাৰ হাজাৰ ৰাইজৰ আগত 75খন ভিন্ন বিমানেৰে আজি বৈচিত্ৰময় কলা কৌশল প্ৰদৰ্শন কৰা হয়। ভিনটেজ যুদ্ধযানৰ পৰা অত্যাধুনিক ৰাফেললৈকে ভিন্ন যুদ্ধ বিমানে প্ৰদৰ্শন কৰা কলা কৌশল প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে সমবেত হাজাৰ হাজাৰ দৰ্শক। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বায়ুসেনা বাহিনীৰ কলা কৌশল প্ৰত্যক্ষ কৰিবলৈ আজি পুৱাৰ ভাগৰ পৰা মহানগৰীৰ বাটে পথে অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰাৰ পাছত আজি গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলাই অঞ্চলটোৰ 1140 বিঘা ভূমি দখলমুক্ত কৰে। সংৰক্ষিত এই বনাঞ্চলত অবৈধভাৱে 580টা পৰিয়ালে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল আৰু এমাহ পূৰ্বে প্ৰশাসনে এই লোকসকলক উচ্ছেদৰ জাননী জাৰি কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই জাননী পোৱাৰ পাছত প্ৰায়সমূহ পৰিয়ালে সেই স্থান ত্যাগ কৰিছিল যদিও প্ৰশাসন সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালসমূহ ঘৰ দুৱাৰ উচ্ছেদ কৰে। উচ্ছেদৰ সময়ত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বাবে প্ৰশাসনে দুজন লোকক আটক কৰে। এই উচ্ছেদ অভিযান সম্পূৰ্ণ হোৱাৰ পাছত বন আৰু পৰিৱেশ বিভাগৰ বিশেষ মুখ্য সচিবে সংবাদমেল সম্বোধন কৰি শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সমাপন হোৱা বুলি প্ৰকাশ কৰে।
আজি আমি 1140 বিঘা বনাঞ্চল মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হ'লো। 153 হেক্টৰ মাটি, ইয়াতে 588টা পৰিয়াল আছিলে আজিৰ ইভিকশ্যনত, আৰু আমি ৰাফলি ক'বলৈ গ'লে 800-850 ঘৰ বা ষ্ট্ৰাকচাৰেল ইউনিট ডিছমেণ্টল কৰা হ'ল আৰু বহুত মানুহ ইয়াতে স্বতঃস্ফূৰ্তভাৱে ওলাও গৈছিলে যোৱা কাইলৈকে, আৰু কোনো ধৰণৰ আমি অসুবিধা পোৱা নাই। এই দহিকতা বনাঞ্চলটো আপোনালোকে জানে যে সূৰ্য পাহাৰৰ লগত জড়িত হৈ আছে, এটা ঐতিহ্যমণ্ডিত স্থান, আৰু এই স্থানটোৱেই হ'ল আমাৰ বনসষ্টিৰ নিবাস স্থান বুলি ক'ব পাৰি। আজি এটা কথা আমি ক'ব পাৰোঁ যে আমি 1140 বিঘা মাটি হাতীকুললৈ আমি ঘূৰাই দিলোঁ মানুহকুলৰ পৰা লৈ।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ঋতুপৰ্ণা বৰাই।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ প্ৰায় 70 লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। উল্লেখযোগ্য যে ৰাইজৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ 2023 চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত সমগ্ৰ দেশতে বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত দক্ষিণ হালমৰা মানকাছাৰ জিলাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালক ৰাজসাহায্যযুক্ত সামগ্ৰীসমূহ সুলভ মূল্যত যোগান ধৰা হ'ব। এই সন্দৰ্ভত আজি দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই সংবাদমেল সম্বোধন কৰি জিলাখনৰ 415খন সুলভ মূল্যৰ দোকানত 87,587টা পৰিয়ালক কাইলৈৰ পৰা এই সামগ্ৰী বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত পৰিয়ালসমূহে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল 69 টকা, নিমখ প্ৰতি কিলোগ্ৰামত 10 টকা আৰু চেনী প্ৰতি কিলোগ্ৰামত 38 টকা মূল্যত কিনিব পাৰিব। অহা জানুৱাৰী মাহৰ পৰা এই মূল্য হ্ৰাস কৰি মচুৰ দাইল প্ৰতি কিলোগ্ৰামত 60 টকা আৰু চেনী প্ৰতি কিলোগ্ৰাম 30 টকা দামত পৰিয়ালসমূহে লাভ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰতিখন কাৰ্ডৰ বিপৰীতে 1 কিলোগ্ৰামকৈ সামগ্ৰী প্ৰদান কৰা হ'ব বুলি আজিৰ এই সংবাদমেলত প্ৰকাশ কৰে। কামৰূপ জিলাত এই আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এইদৰে কয়।
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাত আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 3বিধ সামগ্ৰী সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু এই 3বিধ সামগ্ৰী হৈছে মচুৰ দাইল, চেনী আৰু নিমখ। প্ৰত্যেকজন ৰেচন কাৰ্ড হোল্ডাৰে 1 কেজিকৈ মচুৰ দাইল পাব তেওঁলোকে 69 টকাত, চেনী 38 টকাত আৰু নিমখ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ কামৰূপ জিলাত ৰেচন কাৰ্ড হোল্ডাৰ হৈছে প্ৰায় 3,93,663 গৰাকী।
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ বহুমুখী ভৱনত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ আৰু মত বিনিময় কাৰ্যসূচী আজি ৰূপায়ণ কৰা হয়। চৌচেং পৰিষদীয় সমষ্টিৰ পাৰিষদ হেডসিং ৰংফাৰে এই কাৰ্যসূচীত মহাবিদ্যালয় পৰ্যায়ৰ 200 গৰাকী শিক্ষাৰ্থীক প্ৰায় 30 লাখ টকাৰ চেক বিতৰণ কৰে। বিশ্বনাথ চাৰিআলিত কাইলৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে পদযাত্ৰা সমাপ্ত কৰা হ'ব। এই পদযাত্ৰাত স্বচ্ছ ভাৰত, ড্ৰাগছ বিৰোধী অভিযান, নাৰী সবলীকৰণ, ৰক্তদান শিবিৰ, বৃক্ষৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত হিমন্ত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰে। তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰি যজ্ঞখোৱা ৰাজহুৱা খেলপথাৰত 18 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘৱ মৰাণ দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ বাবে আজি মৰাণ জনজাতিৰ ধৰ্মীয় ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীৰ প্ৰথম দিনা শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তামোলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আৰু গেৰুৱাপাৰ ৰাভা কৃষ্টিৰ উদ্যোগত গেৰুৱাপাৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত 7-দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাভা নৃত্যৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত অঞ্চলটোৰ 100+ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। আজিৰ সামৰণি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও শিল্পী, কলা কুশলী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ যোৰহাটস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ অহা 2 ডিচেম্বৰত 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি এটা বৰ্ণাঢ্য শোভাযাত্ৰাও উলিওৱা হয়। সদৌ অসম ধেমাজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। বোকাখাটত অলপতে অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনত নতুন সমিতিখন গঠন কৰিছিল। বঙাইগাঁৱৰ সমীপৰ দুলাইগাঁৱৰ মিনি ষ্টেডিয়ামত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি কোচ ৰাজবংশীৰ 12টা দল সংগঠনে যৌথভাৱে এটা প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰে। জনগোষ্ঠীটোৰ জনজাতিকৰণ, KLৰ সৈতে শান্তি আলোচনা অনুষ্ঠিত কৰা আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰ সমৰ্থনত শান্তিপূৰ্ণভাৱে সমাৱেশত ভাগ লয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক পুলক গগৈৰ পৰা।
সমাজত এনে কেতবোৰ লোক আছে যিসকলে সচৰাচৰ আনে নকৰা কাম কৰাৰ প্ৰয়াস কৰি ইয়াত ফলৱতী হয়। অসমত বিলুপ্ত প্ৰায় 500ৰো অধিক থলুৱা ধানৰ প্ৰজাতি পুনৰুদ্ধাৰ কৰি সংৰক্ষণ কৰা অথবা ৰাজ্যখনৰ হাবি বননিয়ে সিঁচৰতি হৈ থকা প্ৰায় 300বিধ কপৌফুল বা অৰ্কিড সংৰক্ষণ কৰাৰ দৰে কাম এওঁলোকে কৰিছে। আজি সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত এইসকল ব্যক্তিক লগ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। মাজুলী জিলা চিকিৎসালয়ৰ সহযোগত আজি নামনি মাজুলীৰ ভালুকমৰাত স্বাস্থ্য সজাগতা আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ এটি শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত ভালেমান লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকাত থকা বন বিভাগৰ পৰিদৰ্শন ভৱনত আজি জিলা নিৰ্বাচন বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনুৰাগ গুয়েলৰ উপস্থিতিত হোৱা বৈঠকত অহা বছৰ ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিচালনাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰা হয়। সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতা দুখনত ভাৰতৰ লগতে বিশ্বৰ 15খন দেশৰ 200+ খেলুৱৈ অংশগ্ৰহণ কৰিব। সচলৰ টেনিছ প্ৰকল্পত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং ইভেণ্ট ITF মাষ্টাৰ্ছ MT200 প্ৰতিযোগিতাখনৰ খেল পুৱাৰে পৰা আৰম্ভ হ'ব। 35, 45, 55 আৰু 65 বছৰৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলাৰ বাবে প্ৰতিযোগিতাখন মুকলি থাকিব। অহা 14 নৱেম্বৰত এই প্ৰতিযোগিতাৰ অন্ত পৰিব যদিও 17 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে দ্বিতীয়খন প্ৰতিযোগিতা ITF জুনিয়ৰ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 5,550 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ আকৰ্ষণীয় উৰণ কৌশল প্ৰদৰ্শন। গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত 1,140 বিঘা ভূমি দখলমুক্ত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিয়ালক ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ উদ্দেশ্যে কাইলৈ বিশেষ আঁচনি উদ্বোধন। আৰু সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10